এজৰা এক অধ্যায় কুৰছ ৰজাৰ আজ্ঞাপত্ৰ ঘূৰি অহা লোকসকলৰ তালিকা। পাৰস্য ৰজা কুৰছৰ ৰাজত্বৰ প্ৰথম বছৰত জিহুৱাই জিৰিমিয়াৰ দ্বাৰাই কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কুৰছৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলোফালে ঘোষণা কৰিলে আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে পাৰস্য ৰজা কুৰছে এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দিলে, আৰু তেওঁ যিহুদা দেশৰ জিৰচালেমত তেওঁৰ অৰ্থে এটা গৃহ নিৰ্মাণ কৰিবৰ বাবে মোক নিযুক্ত কৰিলে। তেওঁ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যিকোনো লোক ইয়াত আছে, তেওঁ ঈশ্বৰ তেওঁৰ লগত থাকক, আৰু যিহুদা দেশৰ জিৰচালেমলৈ উঠি গৈ যিজন জিৰচালেমৰ ঈশ্বৰ সেই ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ গৃহ নিৰ্মাণ কৰিব। ৰাজ্যৰ যিকোনো ঠাইত যিসকল অৱশিষ্ট লোক বাস কৰি আছে সেই ঠাই লোকসকলে জিৰচালেমত থকা ঈশ্বৰৰ গৃহৰ অৰ্থে ইচ্ছাকৃতভাৱে দিয়া দানৰ উপৰিও ৰূপ সোণ নানা দ্ৰব্য আৰু জীৱ জন্তু দি তেওঁ সহায় কৰক। তাৰ পাছত যিহুদা আৰু বিন্যামিনৰ পূৰ্বপুৰুষসকলৰ মূল মানুহসকল, লেবিয়াসকলৰ পুৰোহিতসকল আৰু যিসকল লোকৰ আত্মা যিহুৱাৰ গৃহ নিৰ্মাণৰ অৰ্থে যাবলৈ ঈশ্বৰে উদগালে তেওঁলোক গ'ল। তেওঁলোকৰ চাৰিওফালে থকা লোকসকলে ৰূপৰ আৰু সোণৰ সামগ্ৰীসমূহ, দ্ৰব্যসমূহ, জীৱ জন্তুবোৰ, বহুমূলীয়া বস্তু আৰু ইচ্ছাকৃতভাৱে দান দি তেওঁলোকে কৰা কাৰ্যত সহায় কৰিলে। নবুখনেচৰে জিহুৱাৰ গৃহৰ যি সামগ্ৰীসমূহ জিৰচালেমৰ পৰা আনি নিজৰ দেৱতাৰ গৃহত ৰাখিছিল সেই সকলো সামগ্ৰী ৰজা কুৰছে মুকলি কৰি দিলে। এই সামগ্ৰীসমূহ পাৰস্য ৰজা কুৰছে মিত্ৰদাত ভৰালীৰ হাতত দিলে। তেওঁ এইবোৰ গণনা কৰি যিহুদাৰ নেতা শেষবছৰৰ হাতত সোধাই দিলে। সেই সামগ্ৰীসমূহ সংখ্যা অনুসাৰে এনেধৰণৰ, সোণৰ চৰিয়া 30খন, ৰূপৰ চৰিয়া 1000, অন্য চৰিয়া 29খন, সোণৰ বাতি 30টা, ৰূপৰ সৰু বাতি 410টা আৰু আন আন সামগ্ৰী 1000। সৰ্বমুঠ সোণৰ আৰু ৰূপৰ বস্তু 5400 আছিল। বন্দিত্বত থকা লোকসকলক বাবিলৰ পৰা জিৰচালেমলৈ উভতাই অনা সময়ত শেষবছৰে এই সামগ্ৰীসমূহ লগত লৈ আহিল।